গীতমালা চুটিস অধ্যায় ডায়ুদর রচিত গীত। রজা অবিমেলকর আগত ডায়ুদে পগলার ভাও ধরেছিল যাতে অবিমেলকে খেদাই দিয়ে। ডায়ুদে সেই সময়ত এই গীতটুর লিখিছিল। মই সকলো সময়তে জিহুয়ার ধন্যবাদ করিম, তেও প্রশংসা মূর মুখত থাকিব। মূর প্রাণে জিহুয়াতেই গৌরব করে, তাকে শুনি নম্র লোকে আনন্দ করক। তোমালোকে মূরে হইতে জিহুয়ার মহিমা কীর্তন করা, আহা আমি একেলগে তেওঁৰ নামৰ প্রশংসা করু হক। মই জিহুয়াক বিচারিলো, তাতে তেওঁ মোক উত্তর দিলে, মূর সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধার করিলে। তেওঁ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে, তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবর্ণ নহব। এই দুখিয়ে প্রার্থনা করাত জিহুয়াই শুনিলে, সকলো সংকটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে। জিহুয়ালৈ ভয় ৰাখোতাসকলৰ চাৰিওফালে জিহুয়াৰ দূতে চাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে। জিহুয়া যে মঙ্গলময় তাক তোমালোকে আচ্ছাদন কৰি চোৱা, তেওঁত আশ্ৰয় লোৱা লোক ধন্য। হে জিহুয়াৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা, কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে তেওঁলোকৰ একোৰে অভাৱ নহয়। ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়, কিন্তু যিসকলে জিহুয়াক বিচাৰে তেওঁলোকৰ মংগলৰ অভাৱ নহয়। সেই সন্তানসকল, আহা তোমালোকে মোৰ বাক্য শুনা, মই তোমালোকক জিহুয়াৰ ভয় শিকাম। তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে? ভোগ ভোগ কৰিবৰ কাৰণে কোনে দীৰ্ঘায়ু বিচাৰে? তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু চলনা বাক্যৰ পৰা তোমাৰ উঠক ৰাখা। তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা। তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা। জিহুৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে, তেওঁৰ কাণ তেওঁলোকৰ কাটৰুক্তি শুনিবলৈ মুকলি থাকে। যিসকলে দুষ্টতাৰ কাৰ্য কৰে জিহুৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৰণ মচি পেলায়। ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাটৰুক্তি কৰিলে জিহুৱাই শুনে। জিহুৱাই সকলো সংকটৰ পৰা তেওঁলোকক ৰক্ষা কৰে। জিহুৱা ভগ্ন চিতিয়াসকলৰ ওচৰ, খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে। ধাৰ্মিক লোকৰ বিপদ অনেক হলেও সেই সকলোৰে পৰা জিহুৱাই তেওঁক উদ্ধাৰ কৰে। জিহুৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে, তাৰ মাজৰ এডালিও ভগ্ন নহয়। দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত, ধাৰ্মিক লোকক ঘৃণাওতাসকল দণ্ডিত হ'ব। জিহুৱাই তেওঁৰ দাগবোৰৰ প্ৰাণ মুক্ত কৰে, তেওঁত আশ্ৰয় লোৱাসকলৰ কোনোৱেই দণ্ডিত নহ'ব।